ঐ তই গাৰ্গীক
হেল্ল'
তই গাৰ্গীক মোৰ পৰা পইচা ল'বলৈ কৈছিলি কৈছিলি নে গাৰ্গীক 3000 টকা দিছো এইটো বেলেগ কথা গাৰ্গীক 3000 টকা দিবলৈ তই তই গাৰ্গীক কিয় কলি গাৰ্গীয়ে
আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে অনুগ্ৰহ কৰি লাইনতে থাকক
আপ জিছ ব্যক্তি সে বাত কৰ ৰহে হে উনহনে আপ
ৰব দে তাই এটা নম্বৰ অফ কৰি থৈ দিছে আৰু এটা নম্বৰ আছে তাইৰ
আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে অনুগ্ৰহ কৰি লাইনতে থাকক
বৰ্তা ফোনটো অফ কৰি থৈ দিছে কিন্তু মই নাই কোৱা দেই কোনোবা বেলেগে ক'ব পাৰে
আজি ই মোৰ হাতৰ পৰা 3000 টকা মই তাক দি দিছো পইচা পাই গৈছে সি তাইও পইচা পাই গৈছে তাই এখন হেৰি এইটোকে ভাঙিছে এখন
পইচা দিছে আপুনি
অ দিলোতো কিয় মই তোক দিয়া নাই নেকি তোক দিয়া নাই মই তাইকো দিছো মই সকলোকে পইচা দিব পাৰো
শম্ভনাথ ৰে
এই তহঁতৰ কেলা মই বেগ বিলাক বাগ তহঁতৰ শুন মই কৈছিলো 26 জুন 2022ৰ ভিতৰত মই কেলা যদি ভাঙিব নোৱাৰো মইতো অৰ্ডিনেৰী মানুহ হয় নহয় 16 জুনৰ দিনাই কেলা চব ভাঙি দিছো এতিয়া এই মানুহ মৰাৰ পিছত মৰ্গৰ পৰা আহিবলৈ হস্পিটেলৰ পৰা আহিবলৈ 8-9 ঘণ্টা লাগে নহয় সেইকাৰণে 9 মাহৰ পিছত তহঁতে দেখা পাইছ বেগ বিলাক মৰিছে বুলি বুজিলি
বুজিলো আপুনি আপুনি
মই নাই
মোৰ কথাটো শুনক আপুনি ইয়াও পাৰিছে
কেলা মোৰ লগত চুদা চুদি কৰি বৰ ভাল লাগে হয় নহয় কিন্তু মই যে নকৰো মোৰ বাৰিটা যে বৰ সৰু
গাৰ্গীক কিমান দিলে আপুনি আপুনি গাৰ্গীক কিমান দিলে
3000
কি খুচি মে দিলে
এনেই দি দিলো কৈ
মোকো দিবচোন
নিদিও যা ফটে পাৱল আৰু গাৰ্গীৰ লগত কথা নাপাতিবি মই গাৰ্গীক ইয়াক কৈ কৈছো তোৰ আৰু গাৰ্গী তই কেনেকে গাৰ্গীক চিনি পাৱে তাই থাকে গোলাঘাটত তই থাক গুৱাহাটীত চুপ চুপ তহঁতে তই অসুৰ তাইক অসুৰ নবনাবি তাইক মই বিয়া দিম তাইক মই বিয়া দিম হেৰিৰ লগত এইটো কি আমাৰ পাৰ্থৰ লগত মই তাইক বিয়া দিম পাৰ্থৰ লগত মই তাইক বিয়া দিম মই যাকে যৰে তোৰ লগত বিয়া দি দিব পাৰো মোৰ খুচি যা ক'ত এপা
মোক গ্ৰুপত এড কৰক